Ea Akahbani. বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণমাধ্যমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিক এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। উপাচাৰ্যগৰাকীয়ে বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান বিষয়ত বক্তব্য আগবঢ়ায়।
অতি মৰমৰ আৰু আমি একেলগে এসময়ত সাংবাদিকতাৰ জগতখনত কাম কৰা ভাতৃসম দিলীপ চন্দন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, অসমৰ মাননীয় অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত মুকেশ চাহু ডাঙৰীয়া, বিভাগীয় আয়ুক্ত সচিব, আমাৰ সকলোৰে প্ৰেছৰ মানুহখিনিৰ অত্যন্ত চিনাকি কুমাৰ পদ্মপাণী বৰা আৰু উপস্থিত সকলো সাংবাদিক আৰু সাহিত্যকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকল, স্বাভাৱিকতে
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত অসমীয়া প্ৰতিদিন কাকতৰ দিলীপ কুমাৰ শৰ্মা, উৎপল কুমাৰ দাস আৰু বিদ্যুৎ কুমাৰ শৰ্মাৰ দলে প্ৰথম স্থান লাভ কৰে। দৈনিক জনভূমি কাকতৰ অংকুৰজ্যোতি শৰ্মা, দীপক চক্ৰৱৰ্তী আৰু জয়ন্ত ফুকনৰ দলে দ্বিতীয় স্থান লাভ কৰে। আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰায় আৰু দেৱাশীষ ৰাজকুমাৰৰ দলে তৃতীয় স্থান লাভ কৰে। প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবে চাৰিগৰাকী প্ৰবীণ সাংবাদিক প্ৰেমধৰ শৰ্মা, হাইদৰ হুছেইন, ধীৰেন্দ্ৰনাথ বেজবৰুৱা আৰু কনকসেন ডেকাক নিজ বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে। গোৱালপাৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে জিলাখনৰ পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কমলেশ বৈশ্যই নিৰ্দিষ্ট বিষয়ত বক্তব্য আগবঢ়ায়। শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত সাংবাদিকলৈ শ্ৰদ্ধাৰ্ঘ্য শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা সাংবাদিক সন্থাই লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত জিলাখনৰ প্ৰায়ভাগ সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। দৰং জিলাতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। বড়ো সাহিত্য সভাৰ আজি 76 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ বৰ্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অৱদান আছে। তেওঁ কয় যে জন্ম লগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য সভাই সাংস্কৃতিক দিশতো উল্লেখনীয় কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ ভৰলুমুখত আজি দুপৰীয়া সংঘটিত এটা অগ্নিকাণ্ডত দম্পতীৰ মৃত্যু হয়। কন্যাৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হৈ দেৱ চৌধুৰী আৰু পম্পী কলিতাৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনাইছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে 8খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে। পৰিয়ালটো সেই ঠাইত দীৰ্ঘদিন ধৰি ভাড়াতীয় হিচাপে বাস কৰিছিল বুলি আৰক্ষীয়ে জনাইছে। জুবিন গাৰ্গৰ উপজা দিন উপলক্ষে অহা 18 নৱেম্বৰত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। এই উপলক্ষে ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কালি ফেচবুক লাইভযোগে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ চিনস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চানমাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা কাইলৈ বিটিআৰৰ মুৰব্বী আগ্ৰামা মহৰিয়েলাৰীয়ে স্থাপন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।